গুৱাহাটী। আজি আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, শপত গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কাৰ্যালয়ত উপস্থিত, কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কিষাণ সন্মান নিধিৰ সপ্তদশ কিস্তি মুকলি, দেশৰ বাবে প্ৰতি মুহূৰ্ততে উৎসৰ্জিত মনোভাৱেৰে কাম কৰি যোৱাৰ বাবে দায়বদ্ধ হবলৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ প্ৰতি শ্ৰীমোদীৰ আহান, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অগ্ৰিম নিৰাপত্তাৰক্ষী কনভয়ত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত এজন আৰক্ষী জোৱান আহত, সাতখন ৰাজ্যৰ তেৰটা বিধানসভা সমষ্টিৰ নিৰ্বাচন আয়োগৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা, ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্ৰেম সিং তামাঙৰ ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংলাদেশ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সন্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা 9,30,00,000 কৃষকক প্ৰায় 20,000 কোটি টকা বিতৰণ কৰা হ'ব। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্তই কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে 2019 চনত পি এম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে যোগ্য কৃষকক 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি 2,000কৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলৰ বেংক একাউণ্টযোগে প্ৰদান কৰা হয়। আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে 11 কোটি কৃষক পৰিয়াল উপকৃত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন কৰে। তেওঁ কয় যে বিগত 10 বছৰে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক উন্নয়নৰ অনুঘটক হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰি আহিছে। তেওঁ লগতে কয় যে তৃতীয়টো কাৰ্যকালৰ বাবে জনসাধাৰণে তেওঁৰ নেতৃত্বৰ চৰকাৰক দায়িত্ব অৰ্পণ কৰাৰ পাছতে তেওঁৰ দায়বদ্ধতা বৃদ্ধি হৈছে। ইয়াৰ লগতে দেশক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ সংকল্পক শক্তিশালী কৰি তুলিছে। দেশৰ চৰকাৰৰ অৰ্থ সামৰ্থ সমৰ্পণ আৰু সংকল্পৰ নতুন শক্তি বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাবে সময়ৰ কোনো সীমাবদ্ধতা থাকিবই নোৱাৰে। দেশৰ বাবে প্ৰতি মুহূৰ্ততে উৎসৰ্জিত মনোভাৱেৰে কাম কৰি যোৱাৰ বাবে এই কাৰ্যালয় অহৰহ দায়বদ্ধ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে দৃঢ় সংকল্প আৰু সমৰ্পিত মনোভাৱ লৈ নিষ্ঠা সহকাৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত আগ্ৰহীসকলক তেওঁ সহযোগী হবলৈ আহান জনায়। তেওঁ লগতে বিশ্বৰ কোনো ৰাষ্ট্ৰই এই পৰ্যন্ত উপনীত নোহোৱা সফলতাৰ শিখৰলৈ ভাৰতক লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ বুলিও মন্তব্য কৰে। তেওঁ কয় যে চিন্তাৰ স্পষ্টতা, দৃঢ় আত্মবিশ্বাস আৰু সংকল্পৰ দৃঢ়তা থকা লোকেহে লক্ষ্যত উপনীত হবলৈ সমৰ্থ হয়। তেওঁ কয় যে আজীৱন নিজৰ মাজত এজন শিক্ষাৰ্থীক কঢ়িয়াই ফুৰা ব্যক্তিয়েহে সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰে। তেওঁ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো কৰ্মচাৰীয়ে চৰকাৰৰ সফলতাৰ অংশীদাৰ বুলি উল্লেখ কৰি পৰৱৰ্তী সময়তো তেওঁলোকক এই নিষ্ঠা বৰ্তাই ৰাখিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কৈছে যে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত মানৱ অধিকাৰ, বৈচিত্ৰ্য আৰু আইনৰ শাসনৰ ওপৰত আধাৰিত সম্পৰ্ক আগবঢ়াই নিয়াৰ বাবে কাম কৰিবলৈ কানাডা সাজু আছে। কানাডাৰ প্ৰধানমন্ত্ৰীক দিয়া এটা উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত কানাডাৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু পৰস্পৰৰ চিন্তাধাৰাৰ প্ৰতি সন্মানৰ ভিত্তিত কাম কৰিবলৈ আগ্ৰহী। ইপিনে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পিট্টেৰী অৰ্পই তেওঁ শুভেচ্ছাবাণীত কয় যে পাৰস্পৰিক সম্পৰ্কৰ বিস্তাৰ কৰিবলৈ তেওঁ আগ্ৰহী আৰু জনসাধাৰণৰ মংগলৰ বাবে একেলগে কাম কৰি যাবলৈ তেওঁ সাজু আছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ইয়াৰ উত্তৰত কয় যে ভাৰত ফিনলেণ্ডৰ সম্পৰ্কত দুয়োখন দেশৰ অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰাৰ বাবে ফিনলেণ্ডৰ সৈতে কাম কৰিবলৈ ভাৰত আগ্ৰহী। শ্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট গলোৱে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় যে দুয়োখন দেশ পৰস্পৰৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগিতা আগবঢ়াবলৈ তৎপৰ। মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীমোদীক শুভেচ্ছা জনাই দিয়া এটা বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ উদ্ভাৱনৰ উৎস হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰি তুলিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি পুৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দুষ্কৃতিকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ অগ্ৰিম নিৰাপত্তাৰক্ষীৰ দলটোক কৰা আক্ৰমণৰ ঘটনাত কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁ এই ঘটনাৰ সৈতে জড়িতসকলক চিনাক্ত কৰি উচিত শাস্তি বিহা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুতৰভাৱে আহত নিৰাপত্তাৰক্ষী জোৱানজনক ভৰ্তি কৰি ৰখা চিকিৎসালয়লৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে ইম্ফলৰ জেৰিবাম পথৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ তাংপকটি জিলাৰ কে চিনাম গাঁৱৰ সমীপত আজি পুৱা 10:30 বজাত মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ আগে আগে যোৱা নিৰাপত্তাৰক্ষী কনভয়ত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণ চলোৱাৰ ফলত মাৰাংথেন আজেছ নামৰ এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছিল। আহত জোৱানজনক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তা বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰে। মন কৰিবলগীয়া যে কানপক্তি জিলাখনত অলপতে সংঘটিত হোৱা জনগোষ্ঠীয় হিংসাম্মক ঘটনাত ভালেমান ক্ষয়ক্ষতি হৈছে। এই ঘটনাত গৃহহীন পৰিয়ালসমূহে গিৰিদাম জিলা সদৰত স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰীয়ে কাইলৈ জিলাখন ভ্ৰমণ কৰি এই পৰিয়ালসমূহক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছিল আৰু এই যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ অগ্ৰিম নিৰাপত্তাৰক্ষী দলটো আক্ৰমণৰ সন্মুখীন হয়। ইফালে CAPFকে ধৰি অতিৰিক্ত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। হাতত্ৰিক পূৰ্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মোদী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াবলৈ যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলি মত প্ৰকাশ কৰিছে। দেশক পুনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। বিগত 10 বছৰত দেশত হোৱা অভূতপূৰ্ব উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি দেশবাসীৰ আস্থা আৰু বিশ্বাস অটুট আছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে লগতে কয় যে অনাগত দিনবোৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ বাবে NDA চৰকাৰ বদ্ধপৰিকৰ। এই ক্ষেত্ৰত প্ৰতিগৰাকী মন্ত্ৰীয়ে উৎসৰ্গিত মনোভাৱেৰে দেশৰ কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। ভাৰতে এতিয়া শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলিও তেওঁ মন্তব্য কৰে। আনহাতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই কালি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ শপত লয়। শ্ৰীমাৰ্ঘেৰিটাই তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মন্ত্ৰীসভাত নতুনকৈ দায়িত্ব লাভ কৰা সাংসদগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ আগত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণত তেওঁক সুযোগ দিয়াৰ বাবে ৰাজ্যবাসী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজনৈতিক যাত্ৰাত সহযোগিতা আগবঢ়াই অহা পিতৃ মাতৃ পন্নী আৰু বন্ধুবৰ্গকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। পূৰ্বতে দলে অৰ্পণ কৰি অহা দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰাৰ দৰে নতুন দায়িত্বও সততা আৰু নিষ্ঠাৰে পালন কৰা যাব বুলি শ্ৰীমাৰ্ঘেৰিটাই প্ৰকাশ কৰে।
দেশৰ নিৰ্বাচন আয়োগে 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। 13টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ 4টা, হিমাচল প্ৰদেশৰ 3টা, উত্তৰাখণ্ডৰ 2টা আৰু বিহাৰ, তামিলনাডু, মধ্যপ্ৰদেশ, পঞ্জাৱৰ 1টাকৈ সমষ্টি আছে। নিৰ্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা 10 জুলাইত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 13 জুলাই ভোটগণনা কৰা হ'ব। ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্ৰণৱ সিং টানাঙে আজি ছিক্কিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। তেওঁৰ লগতে 11গৰাকী কেবিনেট মন্ত্ৰীয়েও আজি শপত লয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰী টানাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত সুনম লামা, অৰুণ কুমাৰ উপ্ৰেতি, সন্দীপ লামচা, ভিনহাং লিম্বু অন্যতম। গেংটকৰ পালিজুৰ ষ্টেডিয়ামত আজি বিয়লি আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বৌদ্ধ ভিক্ষুসকলৰ প্ৰাৰ্থনা, খ্ৰীষ্টধৰ্মী সংগীত গোটৰ গীত পৰিৱেশন আৰু বেদৰ মন্ত্ৰ উচ্চাৰণে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ছিক্কিম বিধানসভা নিৰ্বাচনত 32খন আসনৰ ভিতৰত ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাই 31খনতে জয়লাভ কৰিছিল। ছিক্কিম ডেমক্ৰেটিক ফ্ৰণ্টে মাত্ৰ 1খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মিছন বানমুক্ত গুৱাহাটী, মিছন অমৃত, স্বচ্ছ ভাৰত মিছন নগৰীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীসিংহালে বিভাগীয় বিষয়াসকলৰ পৰা বিভিন্ন প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। শেহতীয়াকৈ সাগৰীয় ঘূৰ্ণীপতা ৰিমালৰ প্ৰভাৱত গুৱাহাটী মহানগৰীত হোৱা অস্বাভাৱিক বৰষুণ আৰু তাৰ ফলত হোৱা বানৰ বুজ লোৱাৰ লগতে কৃষিৰ বান সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰাৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। মেঘালয়ৰ পৰা নামি অহা পানী গুৱাহাটী চহৰৰ বাহিৰে ব্ৰহ্মপুত্ৰ বা দীপৰ বিললৈ বোৱাই নিয়া নালা নৰ্দমাসমূহ আৱৰ্জনামুক্ত কৰি পানীৰ প্ৰাকৃতিক খুঁটিসমূহ পৰিষ্কাৰ কৰি ৰখা, অবৈধ নিৰ্মাণ বন্ধ কৰা আৰু বেদখল প্ৰতিহত কৰাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ ফলতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ বাবে গুৱাহাটী পৌৰ নিগমৰ পৰিষদসকলৰ লগতে বন বিভাগৰ সৈতে সমন্বয় ৰক্ষাৰে কাম কৰিবলৈ তেওঁ পৌৰ নিগম তথা মিছন বানমুক্ত গুৱাহাটীৰ বিষয়াবীসকলক নিৰ্দেশ দিয়ে। আনহাতে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত তেওঁ দ্বিতীয় পৰ্যায় অমৃত আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন অঞ্চলত খোৱাপানী যোগান আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়। ইয়াৰ লগতে এই আঁচনিৰ অধীনত দ্বিপুৰীয়া, যোৰহাট, উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ কোকৰাঝাৰ শিলচৰ তিনিচুকীয়া ৰঙিয়াৰ পানী যোগান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। আন এখন বৈঠকত তেওঁ স্বচ্ছ ভাৰত মিছনৰ নগৰীয়াৰ অধীনত হাতত লোৱা গোটা আৱৰ্জনা ব্যৱস্থাপনা ব্যৱহৃত জল ব্যৱস্থাপনা ৰাজহুৱা শৌচাগাৰসমূহৰ উপযুক্ত তদাৰকি পৌৰসভাসমূহৰ বাসিন্দাসকলৰ ঘৰৰ পৰা 100% জাবৰ সংগ্ৰহ সুনিশ্চিতকৰণত গুৰুত্ব আৰোপ কৰে। ভূটান সীমান্তৱৰ্তী বৰ্ণদী বন্যপ্ৰাণী অভয়াৰণ্যখন উন্নীত কৰাৰ লক্ষ্যৰে বিপিআইৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী অভয়াৰণ্যখনৰ চাৰিখনকৈ অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বিপিআইৰ কেইবাগৰাকীও কাৰ্যকৰী সদস্যৰ লগতে দলীয় নেতাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। কৰিমগঞ্জ জিলা আয়ুক্ত মৃদুল যাদৱে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ ক্ষেত্ৰত জিলাখনৰ মাধ্যমিক বিদ্যালয়সমূহত 2024-25 শিক্ষাবৰ্ষৰ পৰা মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ লক্ষ্যৰে আৰোহণ প্ৰকল্প আৰম্ভ কৰাৰ উদ্যোগ লৈছে। এই সন্দৰ্ভত তেওঁ জিলাখনৰ সকলো বিভাগৰ মুৰববীৰ লগতে হাই মাদ্ৰাছা আৰু হাইস্কুলৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে সকলো শিক্ষক কৰ্মচাৰীক আৰোহণ পৰ্টেলত অহা 25 জনৰ ভিতৰত মেণ্টৰ হিচাপে পঞ্জীয়ন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহান জনাইছে। মণিপুৰত যোৱা মাহত হোৱা ঘূৰ্ণীবতাহ আৰু শিল বৰষুণত হোৱা ক্ষয় ক্ষতিৰ বুজ লবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ এটা দল ৰাজ্যখনত আজি উপস্থিত হৈছে। কেন্দ্ৰীয় নিয়ম পশুপালন আৰু দুগ্ধ দপ্তৰৰ সঞ্চালক পৰ্যায়ৰ এগৰাকী বিষয়াৰ নেতৃত্বত দলটোৱে ৰাজ্যখনত যোৱা 5 মিনিট শিল বৰষুণৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে বৈঠকত মিলিত হৈছে। দলটোৱে থৌবাল জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত আজি আলোচনা কৰে। ডিব্ৰুগড় জিলাৰ কৃষি বিভাগে কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ লাভালাভ সম্পৰ্কে অৱগত কৰিবলৈ বিভিন্ন সজাগতামূলক অভিযান অব্যাহত ৰাখিছে। কৃষি বিভাগে এই আঁচনিৰ অধীনত জয়পুৰ মহকুমাৰ মৰুহানা গাঁও আৰু নাহৰকটীয়াত কৃষি চক্ৰৰ ধদমা গাঁও পঞ্চায়তৰ অন্তৰ্গত কৃষকসকলৰ পঞ্জীয়নৰ সুবিধাৰ্থে আজি এটা শিবিৰ অনুষ্ঠিত কৰে। কৃষিখণ্ডত শক্তিৰ উচিত প্ৰয়োগ সম্পৰ্কে দৰং জিলাৰ মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। কৃষি আৰু ইয়াৰ সৈতে সংযুক্ত ক্ষেত্ৰত বিভিন্ন যন্ত্ৰচালনাৰ বাবে ব্যৱহৃত ইন্ধনৰ ফলত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ দ্বাৰা বিকল্প শক্তিৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে কৃষকসকলক সজাগ কৰাৰ উদ্দেশ্যে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এই কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত অধিক শস্য উৎপাদন আৰু জলবায়ুৰ সৈতে স্থিতিস্থাপকতা বৰ্তাই ৰাখি ইন্ধনৰ উচিত ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা হয়। মাজুলী জিলাৰ কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ বিক্ৰীৰ বাবে অহা 12 জুলাইলৈ সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব। সৰিয়হ ক্ৰয়ৰ সৈতে জড়িত সংস্থা নাফেডৰ তৰফৰ পৰা জিলা কৃষি বিভাগে অৱগত কৰিছে। সেয়েহে কৃষকসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিবলৈ কৃষি বিভাগে আহান জনাইছে। মাজুলী জিলা কৃষি বিভাগৰ অধীনত আত্মসহায়ক উদ্যোগত আজি গ্ৰাম্য কৃষি চক্ৰৰ অন্তৰ্গত মহৰিচুক আৰু মালাপিন্ধা মিৰিগাঁৱত কেইবাটাও আত্মসহায়ক গোটক কাঠফলা খেতি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই অঞ্চলৰ প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলৰ মাজত খেতিৰ বাবে যাৱতীয় সামগ্ৰী বিতৰণ কৰা হয়। গড়মূৰ আৰু কমলাবাৰী কৃষি চক্ৰৰ কেইবাগৰাকীও কৃষি উন্নয়ন বিষয়াৰ লগতে কাঠফলা খেতিৰে স্বাৱলম্বী হোৱা মাধুৰিমা দত্তই এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 7:45 ফলঞ্জিকাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী গোটৰ বিশেষ চৰকাৰী অধিবক্তা মাখন ফুকনৰ সৈতে হোৱা এটি কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটো আগবঢ়াব হেমন্ত বৰাই। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংলাদেশ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। শপত গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কাৰ্যালয়ত উপস্থিত। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কিষাণ সন্মান নিধিৰ 17 কিস্তি মুকলি। দেশৰ বাবে প্ৰতি মুহূৰ্ততে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যোৱাৰ বাবে দায়বদ্ধ হবলৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ প্ৰতি শ্ৰীমোদীৰ আহান। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অগ্ৰিম নিৰাপত্তাৰক্ষীৰ কণ্ঠত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত এজন আৰক্ষী জোৱান আহত। 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ উপ নিৰ্বাচনৰ সমষ্টি ঘোষণা। ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা এছ কে এমৰ নেতা প্ৰেম সিং তামাঙৰ ছিক্কিমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংলাদেশ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।